এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰূপমা বৰঠাকুৰ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চলিত বছৰৰ 30 ছেপ্টেম্বৰৰ ভিতৰত BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ শ্ৰীহৰিকোটাৰ পৰা NVS-02 নামৰ কৃত্ৰিম উপগ্ৰহ সফলতাৰে উৎক্ষেপণ, গুৱাহাটী ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষণাত জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতু চিনাক্তকৰণৰ অভিনৱ পদ্ধতি উদ্ভাৱন, উত্তৰাখণ্ডৰ ডেৰাডুনত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰি এই ক্ৰীড়াক সেউজ ক্ৰীড়া হিচাপে গঢ়ি তোলা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ, আৰু আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা। এতিয়া শুনক বিতং বাতৰি। চলিত বছৰৰ 30 ছেপ্টেম্বৰৰ ভিতৰত BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি কোকৰাঝাৰত BTR চুক্তিৰ 5ম বৰ্ষ পূৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা 30 ছেপ্টেম্বৰৰ পূৰ্বে অৰ্থাৎ শাৰদীয় দুৰ্গা পূজাৰ আগেয়ে BTC নিৰ্বাচনৰ কাম কাজসমূহ সম্পন্ন হ'ব। 2026 চনত অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছেপ্টেম্বৰৰ ভিতৰতে এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে এই নিৰ্বাচনত BJPৰ UPPLৰ সৈতে মিত্ৰতা অব্যাহত থাকিবনে নাই সেই সন্দৰ্ভত UPPLৰ সভাপতি প্ৰমোদ বড়ো আৰু BJPৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি পুৱা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা NVS-02 নামৰ নতুন প্ৰযুক্তিচালিত কৃত্ৰিম উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰে। আজি পুৱা 6:23 সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা GSLV-F15 নামৰ মহাকাশযানেৰে উপগ্ৰহটো উৎক্ষেপণ কৰা হয়। এই উৎক্ষেপণৰ দ্বাৰা ইছৰোৱে সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা 100 সংখ্যক উৎক্ষেপণৰ গৌৰৱ অৰ্জন কৰিছে। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ এটা দলে জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ এটা অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে। পদাৰ্থ বিজ্ঞানৰ গৱেষক অধ্যাপক সৈকত ভূমিকৰ নেতৃত্বত মানৱ কোষত থকা পাৰাৰ দৰে বিষাক্ত ধাতু চিনাক্তকৰণৰ লগতে জৈৱিক ব্যৱস্থাত ধাতুজনিত বিষক্ৰিয়া ধৰা পেলোৱা সন্দৰ্ভত গৱেষণা কৰা হয়। মানুহৰ চুলিতকৈ প্ৰায় 1 লাখ গুণ সৰু নেনস্ফটিকৰ সৈতে ধাতুৰ বিক্ৰিয়াৰ বিষয়ে কৰা গৱেষণাত ধাতুসমূহে জীৱিত মানৱ কোষত দূষিত খাদ্য, পানী বা শ্বাস-প্ৰশ্বাসৰ জৰিয়তে ঘটিব পৰা সংস্পৰ্শৰ ফলত হ'ব পৰা বিষক্ৰিয়াৰ সমাধান লাভ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্ৰতাপ ষ্টেডিয়ামত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। কালি উদ্বোধনী অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াবিদসকলে অংশ লয়। অলিম্পিক পদক বিজয়ী বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে কালি এই ক্ৰীড়া মহোৎসৱৰ শিখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্পণ কৰে। কালি মহোৎসৱ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সেউজ ক্ৰীড়া মহোৎসৱ হিচাপে গঢ়ি তোলাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি দেশৰ পৰম্পৰাগত ক্ৰীড়াসমূহকো ইয়াৰ দ্বাৰা সামৰি লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে। ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ লক্ষ্যৰে আগবঢ়াৰ দিশত দেশখনৰ উন্নয়নৰ যাত্ৰাত ক্ৰীড়াই উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ 8খন জিলাৰ 11খন চহৰত 14 ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেলসমূহ খেলোৱা হ'ব। প্ৰতিযোগিতাত 35 খেলৰ মুঠ 47টা ইভেণ্ট আছে। কালিৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ দুগৰাকী তাৰকা আন্তৰ্জাতিক ক্ৰীড়াবিদ শ্বাটলাৰ অস্মিতা চলিহা আৰু উচু খেলুৱৈ চান্মা ব্ৰহ্মই অসম দলৰ ধ্বজা বহন কৰে। এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে 22বিধ খেলত অংশ লোৱাৰ কথা। ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম দলৰ খেল সম্পৰ্কত এয়া ক্ৰীড়া সাংবাদিক কুলপ প্ৰদীপ ভাগৱতী।
উত্তৰাখণ্ডত ইতিমধ্যে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হৈছে আৰু অসমৰ দৃষ্টিৰে চাবলৈ গলে আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ হ'ব। হয়তো আজিয়ে অসমে পদক তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ এটা সম্ভাৱনা আছে, কাৰণ আজি সাঁতোৰ আৰম্ভ হ'ব আৰু সাঁতোৰত আজি 100 মিটাৰ বাটাৰফ্লাইত অসমৰ 3গৰাকী খেলুৱৈয়ে অংশ ল'ব আৰু 3গৰাকী খেলুৱৈ হৈছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। আশা চৌধুৰী আজি বাটাৰফ্লাইত খেলিব আৰু তেওঁৰ লগত আছে জাহ্নৱী কাশ্যপ। ক্ৰমাগত 2খন ৰাষ্ট্ৰীয় গেমছত বাটাৰফ্লাইত 8টা পদক পাইছে। গুজৰাটত সোণ পাইছিলে, যোৱাবাৰ তেওঁ ৰূপ পাইছে আৰু এইবাৰো তেওঁ একেটা প্ৰদৰ্শন ধৰি ৰাখিব বুলি আমি জানো, কাৰণ টাইমিঙৰ একেখিনি আছে যিখিনি ষ্ট্ৰাইক কৰি আছে। একেদৰে আস্থা হয়তো প্ৰতিদ্বন্দ্বী জাহ্নৱী হৈ যাব এইবাবে, গতিকে এই যিটো মহিলাৰ বাটাৰফ্লাই 100 মিটাৰ তাৰ আস্থা আৰু জাহ্নৱীৰ মাজত পদক এটা অহাটো নিশ্চিত। একেদৰে পুৰুষত বিক্ৰম চাংমাইও পদক পোৱাটো এক প্ৰকাৰ খুব সম্ভাৱনা আছে। গতিকে আমাৰ হয়তো আজি প্ৰথম আমি এটা ভাল খবৰ আমি অসমে আজি পাব পাৰোঁ সাঁতোৰৰ পৰা। এটা গুৰুত্বপূৰ্ণ খেল অসমৰ আজি এখন আছে 20 হেণ্ডবলৰ মহিলা দলটোৰ, এইখনত যদি আজি দলে আমাৰ জয়লাভ কৰে অসম দলটোৱে তেনেহ'লে ছেমিফাইনেললৈ যাব আৰু ছেমিফাইনেললৈ যোৱাৰ লগে লগে পদক এটা সম্ভাৱনা আহি যাব। গতিকে সেইখন আমাৰ গুৰুত্বপূৰ্ণ। আৰু আজি আমাৰ শ্বুটিঙত খেলিব, আবেলিলৈ বেডমিণ্টন হ'ব আৰু বেডমিণ্টনত মহিলা দলটো এইবাৰ আজি হাৰিয়ানাৰ বিৰুদ্ধে প্ৰথমখন গ্ৰুপ খেলিব।
ডিমাহাচাও জিলাৰ উমৰাংছৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত কালি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে অহা 7 ফেব্ৰুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। সেইদিনা চৰকাৰে এনেধৰণৰ খনন বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত ন্যায়ালয়ক প্ৰতিবেদন দিব লাগিব। অসম সাহিত্য সভাই ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সদস্য মহিয়ান, সাহিত্যাচাৰ্য আৰু জাতীয় কবি সন্মান প্ৰাপকৰ নাম ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰ নাথ শৰ্মাই প্ৰাচ্যতত্ত্ববিদ, বিশিষ্ট সাহিত্যিক অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ সদস্য মহিয়ান সন্মান আগবঢ়োৱা হৈছে বুলি অৱগত কৰে। একেদৰে গৱেষক সাহিত্যিক অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক অধ্যাপক ইদ্ৰিছ আলী, বিশিষ্ট ভাষাবিদ অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। কাইলৈ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত হ'বলগীয়া সমাৱৰ্তন 2025 অনুষ্ঠানত এই সন্মানসমূহ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট কবি সাহিত্যিক আনিচুজ্জামানক জাতীয় কবিৰ সন্মান প্ৰদান কৰা হ'ব। এই সন্মান লাভ সন্দৰ্ভত কবিগৰাকীয়ে আকাশবাণীৰ আগত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
ভবা নাছিলো, কিন্তু সাহিত্য সভাই এই সন্মানটো দিয়াৰ কাৰণে ভাল লাগিছে। সাহিত্য সভাখন অসমীয়া মানুহৰ আত্মাৰ লগত সম্পৃক্ত, সেইকাৰণে সাহিত্য সভাই কিবা এটা দিলে আমি অন্যই দিয়াতকৈ আমি বেছি আনন্দ অনুভৱ কৰোঁ। আৰু সেইটো মোৰ ক্ষেত্ৰতো হ'ল। সাহিত্যসভাই হঠাৎ ঘোষণা কৰিলে যে কেইবাজনো বিশেষ ব্যক্তিক বাছি লৈ তাৰ মাজত মই এজন বুলি মোক লৈ তেওঁলোকে এই সন্মানটো দিলে। সন্মানৰ কাৰণে মই আনন্দ পাইছো, এইকাৰণে কাৰণ এই সন্মানৰ লগত মোৰ পৰিয়াল জড়িত হৈ আছে, নতুন দিনৰ কবিসকল তেওঁলোক জড়িত আছে, প্ৰত্যেকৰে আত্মা জড়িত হৈ আছে এইটো সন্মানৰ লগত, সেইকাৰণে বেছি আনন্দ পাইছো। সম্বলপুৰ বিশ্ববিদ্যালয়ে মোক এটা সন্মান দিছিলে ইংৰাজী কিতাপ সংগ্ৰহৰ পাছত, সেই সন্মানটো পাইছিলো আৰু অন্যান্য গণেশ গগৈ নামতো সন্মান দিছিলে। কিন্তু এই সাহিত্যসভাই দিয়া সন্মানটো অলপ বেলেগ ধৰণৰ, কাৰণ মই সেইটো কৈছোৱেই প্ৰথমে যে অসমীয়া মানুহৰ আত্মাৰ লগত সম্পৃক্ত হৈ আছে সাহিত্যসভা এই 1917 চনৰ পৰাই, আৰু সেইটোতে বৰ আনন্দ পাইছো। মই তেওঁলোকক মোৰ আন্তৰিক কৃতজ্ঞতা জনালো।
গুৱাহাটীৰ ৰেল সুৰক্ষা বাহিনীয়ে যোৱা বছৰটোত অভিযান চলাই 52টি শিশুক সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা কৰাৰ উপৰি তেওঁলোকক অভিভাৱক নাইবা স্বেচ্ছাসেৱী সংস্থাক গতাই দিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰে। যোৱা বছৰটোত বাহিনীটোৱে 2.5 কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য ৰেল ষ্টেচন পৰিসৰ আৰু ৰেলৰ পৰা উদ্ধাৰ কৰাৰ লগতে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত 24 জন লোকক গ্ৰেপ্তাৰ কৰে। বিগত বছৰটোত বাহিনীটোৱে ৰেল যাত্ৰীৰ সামগ্ৰী চুৰি সন্দৰ্ভত ৰুজু কৰা 73টা গোচৰৰ অনুসন্ধান চলাই 12,47,000 টকা মূল্যৰ সামগ্ৰী উদ্ধাৰ কৰিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। এই সংক্ৰান্তত মুঠ 77 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বজালি জিলাৰ সদৰ চহৰখনৰ ভট্টদেৱ ক্ষেত্ৰত পৰহিলৈৰ পৰা হ'বলগীয়া অধিৱেশনৰ প্ৰস্তুতি যুদ্ধকালীনভাৱে চলিছে বুলি আদৰণি সমিতিৰ সভাপতি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰে। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয়। সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
আৰু মাজতে এটা দিনৰ পিছতেই বজালী জিলা সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন। আদৰণি সমিতিৰ প্ৰতিখন উপসমিতিয়ে দিন ৰাতি একাকাৰ কৰি প্ৰায় সাজু কৰি তুলিছে অধিৱেশনস্থলী। প্ৰস্তুতিৰ কাম যুদ্ধতৰ গতিৰে চলিছে বুলি কেবিনেট মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে। আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে জানিব দিয়া অনুসৰি বৰাকভেলীৰ পৰাও অসম সাহিত্য সভাৰ এই অধিৱেশনলৈ সাহাৰ্য প্ৰদান কৰিছে। ইয়াৰ উপৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰতবাসীৰ ৰাইজৰ সহযোগত প্ৰদৰ্শনীস্থলী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পাৰচাগুচি ৰাইজৰ সহযোগত বিজ্ঞান মেলা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী ৰাইজৰ সহযোগত গ্ৰন্থমেলা, বিজ্ঞানী ভাস্কৰ চৌধুৰীয়ে সুদূৰ আমেৰিকাৰ পৰা পৃথিৱীৰ বৃহত্তম জাপিত আৰু গজেন কলিতাই নামঘৰ প্ৰদান কৰিছে। তেনেকৈ সকলোৰে সহায় সহযোগত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন চলাই নিবলৈ উদ্যোক্তাসকলে সাজু হৈ উঠিছে। উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিনিধিসকলক এখনকৈ কম্বল, বিচনা চাদৰ, গাৰু আৰু টাৱেল এখনকৈ লৈ এটি বেগ নৈশবাসৰ কৰাৰ বাবে আদৰণি সমিতিয়ে প্ৰদান কৰিব আৰু ঘৰলৈ উভতি যোৱাৰ সময়ত প্ৰতিনিধিসকলে এই বেগটো লৈ যাব পাৰিব বুলিও আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সদৰি কৰিছে।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা দেশৰ অন্যতম ধৰ্মীয় মহোৎসৱ মহাকুম্ভ মেলালৈ কাইলৈ সত্ৰাধিকাৰী ডঃ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা 40-জনীয়া বৈষ্ণৱ শিল্পীৰ দল ৰাওনা হ'ব। দলটোৱে কুম্ভমেলাত মাজুলীৰ সত্ৰীয়া পৰিৱেশ আৰু সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰামবিজয় নাট পৰিৱেশন কৰিব। ইয়াৰ লগতে আউনীআটী সত্ৰৰ অপ্সৰা নৃত্য, ভাগৱত ব্যাখ্যা আৰু হীৰানামো দলটোৱে পৰিৱেশন কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 13 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎসৱত ইতিপূৰ্বে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভালেসংখ্যক ধৰ্মগুৰু তথা পুৰোহিতে অংশ লৈছে। অসমৰ পৰা ইয়াৰ আগেয়ে 128 গৰাকী বৈষ্ণৱ মহাকুম্ভলৈ গৈছে। গংগা, যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগমস্থলীত আয়োজিত এই মহাকুম্ভ মেলাত গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰ প্ৰতিষ্ঠা কৰাৰ লগতে হৰিনামৰ ধনীৰা অঞ্চলটো মুখৰ হৈ উঠিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত সত্ৰখনৰ পৰা যোৱা পাঁচগৰাকী বৈষ্ণৱে ষোল্ল দিনত নিৰ্মাণ কৰি উলিওৱা নামঘৰত 21 জানুৱাৰীত আৰম্ভ হোৱা ভাগৱত পাঠৰ কালি সামৰণি পৰে। শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি পৰে। অন্তিম দিনৰ কাৰ্যসূচীত তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ডঃ অনিল শইকীয়াই উদ্বোধন কৰা অসমৰ বাৰেৰহণীয়া সংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰাত সদৌসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাকে ধৰি বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে অংশ লয়। এই শোভাযাত্ৰাত অসমৰ উপৰি মণিপুৰ, নাগালেণ্ড আৰু উত্তৰ পূবৰ অন্যান্য ৰাজ্যসমূহৰ সংস্কৃতিকো উপস্থাপন কৰা হয়। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে কালি কোকৰাঝাৰত আয়োজিত বিশেষ অনুষ্ঠানৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত এতিয়া বন্দুকৰ পৰিৱৰ্তে কলম আৰু জ্ঞানৰ আন্দোলন হৈছে বুলি কৰা মন্তব্য কাকতসমূহে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাই ৰাজ্যৰ ভাষা, সাহিত্য, সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সদস্য মহিয়ান সাহিত্যাচাৰ্য আৰু জাতীয় কবিৰ উপাধি প্ৰাপকৰ নাম ঘোষণা কৰাৰ বাতৰিটো দৈনিক অসম কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিভিন্ন নিষেধাজ্ঞাৰ পাছতো ৰাজ্যত অবৈধ কয়লা খনন অব্যাহত থকাৰ এটা গুৰুত্বপূৰ্ণ বাতৰিক দৈনিক অগ্ৰদূত কাকতখনে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। সদৌ অসম গাহৰি পালক সন্থাই ৰাজ্যৰ গাহৰি মাংসৰ বজাৰখন থাইলেণ্ডৰ বহুজাতিক কোম্পানী গতাই দিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2036 চনত ভাৰত অলিম্পিক আয়োজন কৰিবলৈ সমৰ্থ হ'ব বুলি ডেৰাডুনত ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ় আশা ব্যক্ত কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতখনে চলিত বৰ্ষত ৰাজ্যত পুনৰ 40,000-50,000 নতুন নিযুক্তি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰিটো অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ডিমাহাচাও জিলাৰ ওমৰাংছৰ কয়লা খনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। গুৱাহাটীত কালি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ভূমিপূজন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ বাতৰিটো দি চেণ্টিনেল কাকতখনে ভূমিপূজন ফৰ এডভান্টেজ আছাম পাৰফৰ্মড সামিট উইল হেভ ফাইভ পাৰ্টনাৰ কাণ্ট্ৰিজ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতখনে অহা 31 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ সবিশেষ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
গুৱাহাটী ক্ৰীড়া সন্থা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ'ব। আজি গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী খেলখনত এফ চি গ্ৰীণ ভেলী অসম পুলিচৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰা এই ফুটবল প্ৰতিযোগিতাখন নতুন আৰ্হিত আৰম্ভ কৰা হৈছে। প্ৰথমে সৰ্বমুঠ 35খন জিলাক সামৰি জিলা পৰ্যায়ৰ খেলসমূহ হোৱাৰ পাছত 6টা ক্লাষ্টাৰত পৰৱৰ্তী খেলসমূহ অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ লীগৰ খেলসমূহ জুৰীয়া বজাৰৰ ওচৰৰ খেলপথাৰত অনুষ্ঠিত হ'ব। উদ্বোধনী খেলত অমলান গোষ্ঠী আৰু নগাঁও টাউন ক্লাব অৱতীৰ্ণ হ'ব। একেদৰে বজালীৰ চৌখুটি বান্দৰদেৱাৰ হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু হাইলাকান্দি নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়ামত জিলাভিত্তিক উদ্বোধনী খেলসমূহ খেলোৱা হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত কালি ইংলেণ্ডে ভাৰতক 26 ৰাণত পৰাজিত কৰে। ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া 172 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 145 ৰাণহে কৰিবলৈ সমৰ্থ হয়। খাৰঘুলি নিবাসী লাল সিং একাডেমী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী, সমাজ সেৱিকা, ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী ভাৰতী বৰ্মনৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ ফৰকাল থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25.4 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13.5 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই একজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চলিত বছৰৰ 30 ছেপ্টেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ শ্ৰীহৰিকোটাৰ পৰা NVS-02 নামৰ কৃত্ৰিম উপগ্ৰহ সফলতাৰে উৎক্ষেপণ। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষণাত জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতু চিনাক্তকৰণৰ অভিনৱ পদ্ধতি উদ্ভাৱন আৰু আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়া আঞ্চলিক বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত।